22 নং ছবি দুটা রাস্তা আছে। যীশুয়ে শিকাইছিল যে দুটা রাস্তা আছে, প্রত্যেকজন মানুহেই পাপর বহল রাস্তারেহে চলিছে, যিয়ে বিনাশলৈ পরিচালনা করে। আমি সকলোৱে আদমৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা পাপতে আছো। যীশুৱে কৈছিল যে আমি ঠেক বাটেৰে সোমাব লাগে, যি বাটে ঈশ্বৰৰ স্বৰ্গলৈ পৰিচালনা কৰে। যদি এজন ব্যক্তিয়ে এই জীৱনত যীশুক বিশ্বাস কৰে আৰু তেওঁৰ অনুগামী হয়, তেওঁ অনন্ত জীৱন পায়। তেওঁ বহল ৰাস্তা এৰি ঠেক পথেৰে চলে, যি পথে স্বৰ্গলৈ পৰিচালনা কৰে। ঠেক পথেৰে চলাসকলৰ কাৰণে আৰু পাপৰ দণ্ডজ্ঞা নাই। হুজুক, যদি আপুনি যীশুৰ অনুগামী হ'ব খোজে, তেন্তে এনেদৰে ঈশ্বৰৰ সৈতে কথা পাতিব পাৰে, হে ঈশ্বৰ, মই স্বীকাৰ কৰিছো যে মই এজন পাপী হওঁ। মই বিশ্বাস কৰিছো যে যীশুৱে মোৰ পাপৰ বেজ দিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে। মোক ক্ষমা কৰা আৰু শুদ্ধোচিত কৰা, আৰু মোক তোমাৰ পৰিয়ালৰ এজন সদস্য কৰি লোৱা। মই যীশুৰ পথৰ অনুগামী হ'ব বিচাৰো, আৰু মৃত্যুৰ পিছত মই তোমাৰ সৈতে স্বৰ্গত জীয়াই থাকিব বিচাৰো। হে ঈশ্বৰ, ধন্যবাদ।